চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে পুনৰ আপোনালোকক লগ পাই অতিশয় আনন্দিত হৈছোঁ। আপুনি যে দহুবন কাটি কৰি ৰেডিঅ'টো পকাই আমাৰ এই অনুষ্ঠান শুনিবলৈ আগ্ৰহ দেখুৱালে, তাৰ দ্বাৰা আচলতে কি প্ৰমাণ হ'ল জানেনে প্ৰিয় শ্ৰোতা? তাৰ দ্বাৰা এই কথাটো প্ৰমাণ হ'ল যে আপুনি ঈশ্বৰৰ বাক্য শুনি ভাল পায়, ঈশ্বৰৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা ভক্তি আছে। আমাৰ এই অনুষ্ঠানৰ যোগেৰে আমি কেৱল ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ কথাই প্ৰচাৰ কৰোঁ আমাৰ শ্ৰোতাসকলৰ মংগলৰ কাৰণে। এই ভক্তিবচন অনুষ্ঠান শুনি বহুতো লোকে লাভৱান হোৱা বুলি আমালৈ চিঠি লিখিও জনায়, আৰু তেনেকুৱা চিঠি পালে আমাৰ আনন্দ উঠলি উঠে, আমি দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ প্ৰেৰণা পাওঁ। আমাৰ এই বিনম্ৰ প্ৰচেষ্টা অলপ হ'লেও সফল হোৱা বুলি আমি তেতিয়া ভাবিব পৰা হওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনাটো আপোনাৰ বোধকৰো মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। হওক হে আমাৰ স্বৰ্গত থকা সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মৰমীয়াল, দয়ালু, কৰুণাময় ঈশ্বৰ, তুমি ন্যায়বান ঈশ্বৰ। তোমাৰ তুলনাত আমি অতি নগণ্য, ঘিনলগীয়া, পাপী মানুহ মাত্ৰ। তথাপি তুমি আমাক প্ৰেম কৰিলা, আমাক উদ্ধাৰ কৰিবলৈ নিজ পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। আজি প্ৰভু যীশুক গ্ৰহণ কৰি আমি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ, তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। প্ৰভু, এই ৰাতিপুৱা বেলিকা তোমাৰ বিশেষ আশীৰ্বাদ বিচাৰিছোঁ। তোমাৰ বাক্য বুজিবলৈ আমাক সহায় কৰা, তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক কথা কোৱা, আমি নিমিত্ত মাত্ৰ। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জাগতিক দিশতো তোমাৰ আশীৰ্বাদ প্ৰকাশ পাবলৈ দিয়া, আত্মিক জীৱনতো তোমাৰ বিশেষ আশীৰ্বাদ কাৰ্যকৰী কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দুটা পদ পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য 15 নম্বৰ অধ্যায় 3 আৰু 4 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাকে ঈশ্বৰৰ দাস মুচিৰ গীত আৰু সেই মেৰ পোৱালীৰ গীত গান কৰি ক'লে, হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম মহৎ আৰু আচৰিত। হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে প্ৰভু, কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? কিয়নো কেৱল তুমিহে পবিত্ৰ, কাৰণ তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব। মুচিৰ গীত মানেনো কি? যদি আপুনি মুচিৰ গীত শিকিব খোজে, তেন্তে সেই গীত আপুনি পাব যাত্ৰা পুস্তক 15 নম্বৰ অধ্যায়ৰ 1-21 আৰু দ্বিতীয় বিৱৰণ 32 নম্বৰ অধ্যায়ৰ 1-4 নম্বৰ শাস্ত্ৰাংশত। দুয়োটা গীততেই ঈশ্বৰৰ উদ্ধাৰকাৰী অনুগ্ৰহৰ কথা কোৱা হৈছে, পৰিত্ৰাণৰ কথা কোৱা হৈছে আৰু ঈশ্বৰৰ বিশ্বস্বতাৰ কথা কোৱা হৈছে। সেই মেৰ পোৱালীৰ গীত মানে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা হিচাপে প্ৰশংসা জনোৱাৰ গীত। সেই কথা আমি প্ৰকাশিত বাক্য পুস্তকৰেই 5 নম্বৰ অধ্যায়ৰ 9-12 নম্বৰ পদলৈকে পঢ়োঁতে পাইছিলোঁ। আমি আগতেও কৈ আহিছোঁ আৰু আকৌ উল্লেখ কৰিব খুজিছোঁ যে প্ৰকাশিত বাক্য পুস্তকখন খ্ৰীষ্টকেন্দ্ৰিক। সেই 4জন অশ্বাৰোহীয়ে আমাৰ দৃষ্টি খ্ৰীষ্টৰ পৰা আঁতৰাই নিব নালাগে আৰু তুৰিধ্বনি নাইবা সেই 7গৰাকী ব্যক্তি বা প্ৰতিনিধিৰ দ্বাৰাও আমি মূল কথাৰ পৰা ফালৰি কাটিব নালাগে। আকৌ এতিয়া আমি শেষ উৎপাত বা ক্লেশৰ যি 7টা পাত্ৰৰ কথা পাম, তাৰ দ্বাৰাও আমাৰ আকৰ্ষণ খ্ৰীষ্টৰ পৰা আঁতৰি যাব নালাগে। আমি আমাৰ দৃষ্টি খ্ৰীষ্টতেই স্থিৰ কৰি ৰাখিব লাগে। তেওঁৰ হাততেই সকলো নিয়ন্ত্ৰণ আছে, তেওঁই প্ৰভু। এই পুস্তকত আমি খ্ৰীষ্টক উন্মোচিত হোৱা দেখোঁ, তেওঁৰ পবিত্ৰতা, তেওঁৰ ক্ষমতা আৰু তেওঁৰ গৌৰৱেৰে। মানৱ ৰূপে জন্ম লৈ অহা খ্ৰীষ্ট অতি অপূৰ্ব। একমাত্ৰ তেওঁই এখন হাত পিতৃ ঈশ্বৰৰ হাতত দিব পাৰে আৰু আনখন হাত মানুহৰ হাতত দিব পাৰে, কাৰণ তেওঁ স্বয়ং ঈশ্বৰ আৰু তেওঁ মানুহো। সেইবাবেই তেওঁই পিতৃ ঈশ্বৰ আৰু মানুহৰ মাজৰ প্ৰকৃত মধ্যস্থতাকাৰী হ'ব পাৰে। চিৰস্থায়ী ৰজা, এই কথাটোৰ দুটা বিশেষ অৰ্থ আছে। সাধুসকলৰ ৰজা আৰু জাতিসমূহৰ ৰজা, যিকোনো অৰ্থই শেষত গৈ এই কথাই বুজায় যে খ্ৰীষ্টই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে উপাসনা আৰু সন্মান স্বীকৃতি পোৱাৰ যোগ্য। তেওঁ উপাসনা নোপোৱা কোনো ঠাই এই বিশ্বব্ৰহ্মাণ্ডখনত নাথাকিব। হে প্ৰভু, কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? আজিৰ সমাজত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি খুব কম, আনকি বিশ্বাসীসকলৰ মাজতো। আমি কেৱল ঈশ্বৰৰ প্ৰেমৰ বিষয়টোতে আবদ্ধ হৈ আছো। ঈশ্বৰ যে প্ৰেম, সেই কথাটো আমি নিশ্চয় পাহৰি যোৱা উচিত নহয়। কিন্তু ঈশ্বৰ পোহৰো, অৰ্থাৎ তেওঁ পবিত্ৰ। তেওঁ আজি অতি প্ৰবলভাৱে মণ্ডলীসমূহত কাৰ্য কৰি আছে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত কাৰ্য কৰি আছে। এই কথা জগতৰ সকলো পিনে ঘটি থকা আমি দেখি আছো, শুনি আছো। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ঈশ্বৰৰ সন্তান, তেন্তে আপুনি যিহকে খুচি তাকে কৰা উচিত নহয়। আপুনি নিজৰ ইচ্ছামতে চলি থকা উচিত নহয়। যদি আমি ভাবোঁ যে ঈশ্বৰে আমাৰ জীৱনলৈ দুখ ক্লেশ কেতিয়াও আহিবলৈ নিদিব, তেন্তে আমাৰ ধাৰণা ভুল। ঈশ্বৰক আমি ভয় কৰা উচিত, কাৰণ আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ। সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব। এনেকুৱা দিন আহিব যি দিনত জাতিসমূহ আহি প্ৰভু যীশুখ্ৰীষ্টক সেৱা উপাসনা আগবঢ়াবহি। এই কথা কিন্তু আজি ঘটা নাই। আজি আচলতে পৃথিৱীৰ কোনো দেশতেই প্ৰভু যীশুখ্ৰীষ্টক প্ৰাপ্য সন্মান দিয়া হোৱা নাই। কিন্তু এনেকুৱা দিন আহিব যিদিনত জাতিসমূহে তেওঁক প্ৰকৃত অৰ্থত সেৱা উপাসনা কৰিব। এই কথাটো জানি আমি আজিৰ হতাশজনক অৱস্থাটো সান্তনা লাভ কৰা উচিত। এদিন প্ৰভু যীশু আহি এই পৃথিৱীৰ বিদ্ৰোহী ভাৱাপন্ন লোকসমূহক আঁতৰ কৰিব আৰু কেৱল তেওঁক উপাসনা কৰা লোকসকলকহে থাকিবলৈ দিব। জাতিসমূহ তেওঁৰেই হ'ব। আমি গীতমালা 2 গীতৰ 8 পদত এনেদৰে পঢ়িবলৈ পাওঁ, মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। আকৌ যিচয়া 11 অধ্যায়ৰ 9 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, মোৰ গোটেই পবিত্ৰ পৰ্বতত কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব, কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ঢকা তেনেকৈ পৃথিৱী জিহুৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। সেই সময়ত আৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ নিচিনা কোনো অনুষ্ঠানৰ প্ৰয়োজন নহ'ব, কাৰণ মানুহবোৰে ঈশ্বৰৰ জ্ঞান লাভ কৰিব। জিৰিমিয়া 23 অধ্যায়ৰ 5 পদত আমাক এনেদৰে কোৱা হৈছে, জিহুৱাই কৈছে, চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনেকাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। আজি আমাৰ সমাজখনৰ অৱস্থা দেখিলে আমাৰ খুব দুখ লাগে, বিতৃষ্ণা লাগিব খোজে। চাৰিওফালে অনৈতিকতা, ঈশ্বৰৰ প্ৰতি ভক্তিহীনতা, অধাৰ্মিকতা আৰু অন্যায়ৰ পয়োভৰ দেখি আমাৰ বেয়া লাগি যায়। অমুকাই যদি খ্ৰীষ্টক বিশ্বাস নকৰিলোহেঁতেন তেনেহ'লে কিজানি প্ৰচণ্ড বিপ্লৱী হৈ পৰিলোহেঁতেন তাৰ একো ঠিকনা নাই। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি দেখা পাওঁ জগতখনত কি ঘটি আছে সেই কথা। কিন্তু এই দুৰৱস্থাৰ একো সলনি আমি কৰিব নোৱাৰোঁ বুলিও জানো। কিন্তু এদিন খ্ৰীষ্ট আহি শাসন চলাবহি আৰু তেওঁ পৃথিৱীত ন্যায় প্ৰতিষ্ঠা কৰিবহি। তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। সমাজৰ বিভিন্ন স্তৰত চলাওঁতা আৰু আগশাৰীৰ লোকসকলে ডাঙৰ ডাঙৰ কথা কয়, প্ৰতিজ্ঞাবোৰ কৰে, কিন্তু সকলো সময়তে কেৱল নিজৰ চিন্তাই কৰে। এই কথা আমি সকলো দিশতে দেখি থাকোঁ। মানুহবোৰ ভীষণ স্বাৰ্থপৰ। এনেকুৱা ভয়ংকৰ অনৈতিকতা আৰু অন্যায়ৰ মাজত আমি বাৰু কি কৰিব পাৰোঁ? আমি অন্ততঃ এটা কাম কৰিব পাৰোঁ, ঈশ্বৰৰ সন্তান হিচাপে আমি নিজৰ দেশখনৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু এদিন খ্ৰীষ্টই যে এই পৃথিৱীত ন্যায় বিচাৰ প্ৰতিষ্ঠা কৰিবহি সেই কথাত আনন্দ কৰিব পাৰোঁ। ফিলিপিয়া 2:9-11 পদলৈকে পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে, এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। নৰকত থকাবোৰে প্ৰভু যীশুক উদ্ধাৰকৰ্তা বুলি মানি নল'ব, কিন্তু সেইবোৰ লোকেও মানিবলৈ বাধ্য হ'ব যে প্ৰভু যীশুৱেই কৰ্তৃত্বৰ অধিকাৰী। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰণকৰ্তা আৰু গৰাকী বুলি। আৰু নৰকত থকাসকলেও ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব লাগিব, তেনে লোকেও তেনে কৰিবলৈ বাধ্য, কিয়নো তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত এই সাক্ষ্য আহিব সেই সময়ত বাস কৰা লোকসকলৰ মুখৰ পৰাই। আৰু ঈশ্বৰে যি কৰে সকলো ন্যায়মতেই কৰে বুলি বিশ্বাসীসকলে ভালদৰে বুজি পাব। ঈশ্বৰে আজি যি কৰি আছে সেইটো আপুনি ভুল বুলি যদি ভাবে তেন্তে ভুলটো আপোনাৰহে, ঈশ্বৰৰ নহয়। আমি আমাৰ মনোবৃত্তি আৰু চিন্তাধাৰা সলনি কৰিবৰ প্ৰয়োজন আছে। এতিয়া পাঁচ আৰু ছয় নম্বৰ পদ দুটা পঢ়ি দিছো। ইয়াৰ পাছত মই দেখিলোঁ স্বৰ্গত থকা সাক্ষ্য তম্বুৰ মন্দিৰ মেলা হ'ল। তাতে সেই মন্দিৰৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাতজন দূত ওলাল। তেওঁবিলাক শুদ্ধ আৰু উজ্জ্বল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে বুকু বন্ধা আছিল। মন্দিৰৰ কথাটো প্ৰকাশিত বাক্য পুস্তকত পোন্ধৰবাৰ উনুকিওৱা হৈছে। ইয়াৰ গুৰুত্ব কোনেও ওলাই কৰিব নোৱাৰে। প্ৰকাশিত বাক্য পুস্তকৰ তিনি নম্বৰ অধ্যায় পৰ্যন্ত খ্ৰীষ্টীয় মণ্ডলীয়েই মূল আলোচ্য বিষয় আৰু সেইখিনিত আমি মন্দিৰৰ কোনো উল্লেখ নাপাওঁ। কিন্তু চাৰি নম্বৰ অধ্যায়ৰ পৰা দৃশ্যপট সলনি হ'ল আৰু পটভূমি হ'ল স্বৰ্গ, আৰু আমি স্বৰ্গত দেখা পাওঁ মন্দিৰ। আকৌ স্বৰ্গৰ সেই মন্দিৰৰ আলমত পৃথিৱীটো এটা মন্দিৰ আছে। কিন্তু খ্ৰীষ্টীয় মণ্ডলী যে নতুন জিৰচালেমলৈ যাব তাত কোনো মন্দিৰ নাই। কিয় বাৰু? কাৰণ খ্ৰীষ্টীয় মণ্ডলীক কোনো মন্দিৰৰ সৈতে ৰিজোৱা হোৱা নাই, বা মন্দিৰৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী জড়িত নহয়। চাৰি নম্বৰ অধ্যায়ৰ পৰা ঈশ্বৰে তেনে এক জাতিৰ সৈতে কাৰ্য কৰিব ধৰিছে যি জাতিৰ এটা মন্দিৰ আছে, আৰু কেৱল ইছৰাইল জাতিকেই ঈশ্বৰে এটা মন্দিৰৰ আৰ্হি দিছিল স্বৰ্গত থকা মন্দিৰৰ আধাৰত। ইয়াত বিশেষভাৱে কোৱা হৈছে নিয়ম তম্বুৰ কথা, অৰ্থাৎ মন্দিৰ অতি পবিত্ৰ ঠাই য'ত ঈশ্বৰৰ নিয়ম চন্দুক ৰখা হৈছিল। সেই নিয়ম চন্দুকত আছিল দহ আজ্ঞা লিখা থকা শিলৰ ফলি দুখন। সেই নিয়ম চন্দুক আৰু শিলৰ ফলি দুখন আচলতে স্বৰ্গত থকা মূলৰ নকল বা প্ৰতিলিপি ধৰণৰ আছিল। আকৌ প্ৰকাশিত বাক্য এঘাৰ নম্বৰ অধ্যায়ৰ ঊনৈশ নম্বৰ পদত আমি এনেদৰে পাওঁ, পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল, তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চন্দুক দেখা গ'ল, আৰু বিজুলী, মাত, মেঘগৰ্জন, ভূমিকম্প আৰু মহাশিলাবৃষ্টি হ'ল। ইয়াত ঈশ্বৰে যি কাৰ্য কৰিব ধৰিছে সেয়া হৈছে ইছৰাইলৰ সৈতে তেওঁ কৰা চুক্তি লংঘনৰ প্ৰতিফলস্বৰূপে। তেওঁ এতিয়া যি কৰিব ধৰিছে সেয়া ন্যায়বান ঈশ্বৰ হোৱা হেতুকেই কৰিব ধৰিছে। তেওঁ ন্যায় বিচাৰক। ন্যায় বিচাৰ কৰাৰ লগে লগে তেওঁ ইছৰাইলৰ সৈতে স্থাপন কৰা চুক্তিটোও ৰক্ষা কৰিব। এই প্ৰকাশিত বাক্য পুস্তকত যে স্বৰ্গদূতক বিশেষ প্ৰাধান্য দিয়া হৈছে সেই কথা আমি আকৌ ইয়াত দেখিবলৈ পাওঁ। ইতিপূৰ্বে আমি দেখিছিলোঁ সাতজন স্বৰ্গদূতে সাতোটা তুৰি বজোৱাৰ কথা। ইয়াত আমি আন সাতজন স্বৰ্গদূতৰ কথা পাওঁ। তেওঁলোকে সাতোটা উৎপাত বা ক্লেশৰ পাত্ৰ পৃথিৱীত বাকী দিব। স্বৰ্গদূতবোৰ মন্দিৰৰ পৰা ওলাই যোৱা কথাটোৱে ইয়াত বুজাইছে তেওঁলোকে অনুগ্ৰহৰ সিংহাসনৰ পৰা আঁতৰি গৈছে, আৰু এতিয়া ঈশ্বৰে অনুগ্ৰহেৰে নহয় কিন্তু ন্যায় বিচাৰ কৰিবৰ বাবেহে সাজু হৈছে, সুধ বিচাৰ দণ্ডৰ বাবে সাজু হৈছে। ইয়াত স্বৰ্গদূতকেইজনৰ সাজ পোছাকৰ বৰ্ণনা দিয়া হৈছে। সেই সাজ পোছাকবোৰৰ বিশেষ অৰ্থও আছে। সেই পোছাকে তেওঁলোকক পুৰোহিতৰ নিচিনাও দেখুৱায় আৰু বিচাৰকৰ নিচিনাও দেখুৱায়, অনুগ্ৰহৰ কথাও দেখুৱায় আৰু ঈশ্বৰৰ সুধ বিচাৰৰ কথাও দেখুৱায়। তেওঁলোকৰ সোণৰ টঙালিয়ে বুজায় তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ হৈ পৃথিৱীলৈ সুধ বিচাৰ আৰু দণ্ড নমাই অনাৰ কথা। সাত আৰু আঠ নম্বৰ পদ, পাছে সেই চাৰি প্ৰাণীৰ এটাই সেই সাত দূতক সদা সৰ্বদাই জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা সাতোটা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল, আৰু সেই সাতজন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে। সাতজন দূত, সাতোটা উৎপাত। আমি ইয়াত আকৌ সাত সংখ্যাটোৰ বিশেষ উল্লেখ বা ব্যৱহাৰ দেখিছোঁ। সাত সংখ্যাটোৱে সম্পূৰ্ণ শুদ্ধতা বুজায় বুলি ক'ব খোজে, কিন্তু সেইটো সম্পূৰ্ণ সত্য নহয়। সাতটো আচলতে সম্পূৰ্ণতা বোধক সংখ্যা, আৰু কেতিয়াবা সম্পূৰ্ণতাই সম্পূৰ্ণ শুদ্ধ সিদ্ধতাও অৱশ্যে বুজাব পাৰে। উদাহৰণস্বৰূপে ঈশ্বৰে ছয় দিনত সৃষ্টি কাৰ্য সমাপ্ত কৰি সপ্তম দিনা বিশ্ৰাম কৰিলে, কাৰণ সৃষ্টি কাৰ্য সম্পূৰ্ণও হ'ল আৰু সেই সৃষ্টিকাৰ্য উত্তমো আছিল। কিন্তু ইয়াত সাত সংখ্যাকেইটাও সম্পূৰ্ণতাহে বুজায়, অৰ্থাৎ কৰিবলগীয়া বা হ'বলগীয়া গোটেই ঘটনা তথা কাৰ্য সম্পূৰ্ণ হ'ল। আমি ভাবোঁ এই প্ৰকাশিত বাক্য পুস্তকত আমি যি সাত মণ্ডলীৰ বিষয়ে পালোঁ, সেই সাত মণ্ডলীয়ে খ্ৰীষ্টীয় মণ্ডলীৰ সম্পূৰ্ণ ইতিহাস বুজায়। ঠিক একেদৰে এই সাত সংখ্যাকেইটাৰ শৃংখলাকেইটাৰ যোগেদি আমি পৃথিৱীত চলিবলগীয়া মহাক্লেশৰ সম্পূৰ্ণ সময়খিনিৰ কথা পাওঁ। ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা সাতোটা সোণৰ বাতি, মন কৰক সেই বাতিকেইটা ঈশ্বৰৰ ক্ৰোধেৰেহে পূৰ্ণ, ঈশ্বৰৰ প্ৰেমেৰে পূৰ্ণ নহয়। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল। আকৌ আমি পাইছোঁ এই শাস্ত্ৰাংশত কেৱল ঈশ্বৰৰ মন্দিৰৰ কথাহে কোৱা হৈছে, গতিকে আমি বুজি পাওঁ এই কথাখিনিও খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত নহয়। মন্দিৰ নতুবা নিয়ম তম্বুৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী জড়িত নহয়, সেইবোৰে প্ৰভু যীশুখ্ৰীষ্টৰ এক সুন্দৰ ছবিহে দাঙি ধৰে, আৰু সেই কথাবোৰৰ আজি আত্মিক প্ৰয়োগহে আমাৰ বাবে প্ৰযোজ্য। খ্ৰীষ্টীয় মণ্ডলীয়ে কেতিয়াও সেই মন্দিৰ নাইবা নিয়ম তম্বু বনাব নালাগে। গতিকে এই শাস্ত্ৰাংশই বিশেষভাৱে ইছৰাইল জাতিৰ কথাকেই কৈ আছে। ইছৰাইল জাতি ঈশ্বৰৰ পৰিকল্পনাৰ পৰা বাহিৰ হৈ যোৱা নাই। সেই সাতোটা সোণৰ বাতিয়ে প্ৰতিনিধিত্ব কৰে মহাক্লেশৰ সময়ছোৱাৰ শেষ পৰ্যায়। সেই সাতজন স্বৰ্গদূতে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ পৰিচৰ্যা কৰা ইয়াত আমি নেদেখোঁ, কিন্তু খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা জগতখনৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ বাকী দিয়াহে দেখোঁ। খ্ৰীষ্টৰ তেজৰ যোগেদি পাপৰ ক্ষমা ঈশ্বৰে আগবঢ়াইছে। সেই ক্ষমা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা পৃথিৱীয়ে ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন এদিন হ'বই লাগিব। এই বিশেষ সুধবিচাৰ হ'ব খ্ৰীষ্টৰ পোনপটীয়া কাৰ্য। আমি নম্ৰ মধুৰ স্বভাৱৰ যীশুখ্ৰীষ্টক দেখি আছো, কিন্তু শেষকালত তেওঁৰ প্ৰচণ্ড ক্ৰোধ জগতখনে দেখিবলৈ পাব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ যোগেদি আজি মানৱলৈ পিতৃ ঈশ্বৰে পৰিত্ৰাণৰ সুবিধা আগবঢ়াই আছে, তেওঁৰ মহান অনুগ্ৰহ প্ৰদৰ্শন কৰি আছে। কিন্তু সেই অনুগ্ৰহ অৱহেলা কৰি থাকিলে এদিন আমি ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব। সেই কথা মনত ৰাখি আমি সময় থাকোঁতেই প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আত্মসমৰ্পণ কৰা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ঈশ্বৰ আমাৰ বিচাৰ কৰ্তা, তেওঁৰে নাম লোৱা ভাল। ভাবিছা বন্ধু হবার কাম না।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।